এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ শিক্ষাখণ্ড আৰু ইয়াৰ সৈতে জড়িতসকলৰ বাবে ঐতিহাসিক পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰাদেশিকীকৰণ ব্যৱস্থাপনা প্ৰণালী পৰ্টেল মুকলি কৰে। 2017 চনৰ অসম শিক্ষা শিক্ষকৰ সেৱা প্ৰাদেশিকীকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ গঠন আইনৰ 2025 চনৰ সংশোধনীৰ আধাৰত এই পৰ্টেলটো মুকলি কৰা হৈছে। এই ডিজিটেল ব্যৱস্থাই ৰাজ্যৰ যোগ্যতাসম্পন্ন অপ্ৰাদেশিকীকৃত প্ৰতিষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া সৰল কৰি তোলাত সহায় কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত স্বচ্ছতা, দক্ষতা আৰু ন্যায্যতা নিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। 2006 চনৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ হ'ব বুলি তেওঁ ঘোষণা কৰে। 2011 চনৰ আইন অনুসৰি ৰাজ্যত 57,057 গৰাকী শিক্ষক কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ হোৱা বুলি উল্লেখ কৰি তেওঁ লগতে এই আইনৰ তৃতীয় সংস্কৰণেৰে 2025 বৰ্ষৰ সংশোধনী আইন প্ৰৱৰ্তনৰ বিষয়ে উল্লেখ কৰে।
ৰাজ্য চৰকাৰে প্ৰাদেশিকীকৃত বা আমাৰ যি আছাম এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন অফ চাৰ্ভিচ অফ টিচাৰ্চ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউট সংশোধনী বিধেয়কখন আমি পাৰিত কৰিছিলোঁ আৰু অসমৰ ৰাজ্যপাল মহোদয়ৰ অনুমোদনৰ পিছত ইয়াক যোৱা 30 ডিচেম্বৰ 2025 তাৰিখে আমি চৰকাৰী গেজেটত নটিফাই কৰিছিলোঁ। প্ৰাদেশিকৰণৰ গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এইটো আমাৰ এক প্ৰকাৰ তৃতীয় পদক্ষেপ বুলি আমি ক'ব লাগিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থা অধিক শক্তিশালী শিক্ষা প্ৰণালী গঢ়ি তোলাৰ দিশে গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ'ব আৰু ৰাজ্যত সকলোৰে বাবে গুণগত শিক্ষা সুনিশ্চিত কৰাত ই সহায় কৰিব। ৰঙালী বিহুৰ কথা বিবেচনা কৰি ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পাছত আজি গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে আয়োগে যথোপযুক্ত সময়ত বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিব। শ্ৰীকুমাৰে কয় যে ৰাজ্যত 5,75,000 লোকে এইবেলি প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৰাজ্যত 31,486 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। এইবাৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ভালেমান নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে ভোটদাতাসকলে ভোটগ্ৰহণ কেন্দ্ৰলৈ মোবাইল ফোন লৈ যাব পাৰিব আৰু প্ৰতিটো কেন্দ্ৰত মোবাইল ফোন ৰখাৰ বিশেষ ব্যৱস্থা থাকিব। তদুপৰি EVMত প্ৰাৰ্থীসকলৰ ৰঙীন ফটোগ্ৰাফৰ লগতে নামসমূহ ডাঙৰকৈ লিখা থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে। সমগ্ৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচন কেন্দ্ৰিক আলোচনা অব্যাহত ৰাখিছে। ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতৃত্বৰ ৰাজ্যখনলৈ আগমনে তৎপৰতা বৃদ্ধি কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ অহা বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা পৃষ্ঠপ্ৰমুখ সন্মিলনত ভাগ লয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে দলৰ শীৰ্ষ নেতাসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তৰ্জাতিক সাহিত্য উৎসৱ অনুষ্ঠিত হৈছে। দেশ বিদেশৰ 150 জনৰো অধিক বিশিষ্ট লেখক, কবি, গৱেষক, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰা এই সাহিত্য উৎসৱত আজি পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিশিষ্ট সাহিত্যিক এছ এ দৰ্জে থংচি উপস্থিত থাকে। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ যোগদল শিবিৰৰ সমীপত আজি বনকৰ্মীয়ে এটা গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে। বন বিষয়াৰ নেতৃত্বত বন বিভাগৰ এটা দলে চিতলমাৰী বিলৰ পাৰৰ পৰা গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰে। অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ পশু চিকিৎসা বিষয়াই মৃতদেহটো পৰীক্ষাৰ অন্তত প্ৰায় 40 বছৰ বয়সত মতা গঁড়টোৰ প্ৰাকৃতিক কাৰণতে মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। অক্ষত অৱস্থাত থকা গঁড়ৰ খৰ্গটো বন বিভাগক গতাই দিয়া হয়। টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত ভাৰতে নেডাৰলেণ্ডছক জয়ৰ বাবে 194 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শিৱম ডুবে সৰ্বাধিক 66 ৰাণ কৰে। নেডাৰলেণ্ডছৰ লোগান ভানবিকে 3টা উইকেট দখল কৰে। আমাৰ বাতৰি অহাৰ পৰলৈ নেডাৰলেণ্ডছে 4 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 22 ৰাণ কৰি খেলি আছে। নিশাৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05।